Ιταλία, ακάχπανη. বাতৰি কৈছো মঞ্জিৎ গগৈ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ সদস্যসকলৰ সৈতে এখন বৈঠকত অধ্যক্ষতা কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আন্তঃৰাষ্ট্ৰীয় সীমান্তত বিত্তীয় লেনদেন, নিৰ্মাণ কাৰ্যকলাপ আৰু সম্পত্তি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত নিৰীক্ষণ কৰিবলৈ আহ্বান জনাইছে। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই নীট UGC 2026 সন্দৰ্ভত সামাজিক মাধ্যমত বিয়পি পৰা উৰা বাতৰি বিশ্বাস নকৰিবলৈ আহ্বান জনাইছে। দক্ষিণ এছিয়ান ফুটবল ফেডারেশনের মহিলা চ্যাম্পিয়নশিপ 2026 ফাইনালত ভারতে বাংলাদেশক 3-1 গোলত পরাস্ত করে ষষ্ঠবারের খিতাব দখল করেছে। আর নিউ চণ্ডীগড়ত চলি থাকা ভারত আফগানিস্তানের মাজর টেস্ট ম্যাচত ভারতে কালি সংগ্রহ করা 368 রানের পর আজি পুনের খেল আরম্ভ করব। প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে কালি প্রধানমন্ত্রীর অর্থনৈতিক পরামর্শদাতা পরিষদের সদস্যসকলের সঙ্গে এখন বৈঠকত অধ্যক্ষতা করে। বৈঠকত শ্রীমোদী আর পরিষদের বিষয়ববীয়াসকলক দেশের অর্থনৈতিক ত্বরান্বিত করবা বহুকেটা বিষয়ত আলোচনা করে। দেশের জনসাধারণের জীবন ধারণের মান উন্নত করবা আর ব্যবসায় সম্বন্ধীয় বহুকেটা বিষয়তো পর্যালোচনা করা হয়। বৈঠকত পশ্চিম এশিয়ার যুদ্ধই সমগ্র বিশ্বর ভারতের উপর পেলা প্রভাবের বিষয়েও আলোচনা করা হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই বৈঠকত দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ পৰিৱৰ্তন আৰু উন্নয়নমূলক কাৰ্যপ্ৰণালীৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। তেওঁলোকে লগতে দেশৰ অৰ্থনৈতিক ব্যৱস্থাটো কিদৰে গতি প্ৰদান কৰিব পাৰি সেই বিষয়ে মতামত দাঙি ধৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আন্তঃৰাষ্ট্ৰীয় সীমান্তত বিত্তীয় লেনদেন, নিৰ্মাণ কাৰ্যকলাপ আৰু সম্পত্তি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত নিৰীক্ষণ কৰিবলৈ আহ্বান জনাইছে। BSFৰ ত্ৰিপুৰা সীমান্তৰ মুখ্য কাৰ্যালয়ত শ্ৰীশ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত উত্তৰ পূবৰ ৰাজ্যসমূহৰ সীমান্তৱৰ্তী অঞ্চলসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই নিৰ্দেশনা জাৰি কৰা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে বিগত 5 বছৰৰ ভূমিৰ তথ্যসমূহৰ পুনৰীক্ষণৰো নিৰ্দেশ দিয়ে। তেওঁ কয় যে নিচাজাতীয় দ্ৰব্য আৰু অস্ত্ৰ সৰবৰাহৰ বিৰুদ্ধে সঘনাই অভিযান চলাব লাগিব আৰু নিচাজাতীয় দ্ৰব্য সৰবৰাহৰ সৈতে জড়িত ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। সীমান্তৱৰ্তী অঞ্চলৰ লোকসকলক নিচাজাতীয় দ্ৰব্য আৰু অস্ত্ৰ শস্ত্ৰৰ সৈতে মোকাবিলা কৰিব পৰাকৈ প্ৰশিক্ষণ শিবিৰৰো আয়োজন কৰা উচিত বুলি গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহৰ মাজত সমন্বয়ৰ দ্বাৰা সীমান্ত অঞ্চলৰ সামগ্ৰিক উন্নয়ন আৰু নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও শ্ৰীশ্বাহে উল্লেখ কৰে। এই বৈঠকত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা, মুখ্য সচিব জে.কে. সিনহা, আৰক্ষী সঞ্চালক প্ৰধান অনুৰাগ ধনখৰ, জিলা দণ্ডাধীশসহ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা NTAয়ে সামাজিক মাধ্যমত বিয়পি পৰা উৰা বাতৰিক বিশ্বাস নকৰিবলৈ আহ্বান জনাইছে। সামাজিক মাধ্যম আৰু আন একাংশ প্লেটফৰ্মত নীট UG 2026 পৰীক্ষাৰ প্ৰশ্নকাকত পুনৰ ফাদিল হোৱা আৰু বিক্ৰীৰ বাতৰি ভিত্তিহীন আৰু ভুৱা বুলি সংস্থাটোৱে স্পষ্টীকৰণ দিছে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত সংস্থাটোৱে সদৰি কৰে যে সংগঠিত প্ৰতাৰণামূলক চক্ৰই এনে ভুৱা পোষ্টৰ যোগেদি ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলক লক্ষ্য কৰি লৈছে। সংস্থাটোৱে লগতে দৃঢ়তাৰে উল্লেখ কৰে যে পৰীক্ষা প্ৰক্ৰিয়া বৰ্তমান সম্পূৰ্ণৰূপে অক্ষত অৱস্থাত আছে আৰু নিকাভাৱে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সকলো ধৰণৰ প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইতিমধ্যে সংস্থাটোৱে সন্দেহজনক চেনেল, সামাজিক মাধ্যমৰ একাংশ একাউণ্টৰ বিৰুদ্ধে সংশ্লিষ্ট প্লেটফৰ্ম আৰু চাইবাৰ অপৰাধ কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ বাবে অভিযোগ দাখিল কৰিছে। সংস্থাটোৱে প্ৰাৰ্থী আৰু অভিভাৱকসকলক ভুৱা বাতৰিত ভুল নাযাবলৈ আৰু দুষ্টচক্ৰক ধন পৰিশোধ নকৰিবলৈ পৰামৰ্শ দিছে। লগতে সংস্থাটোৱে পৰীক্ষা সম্পৰ্কীয় যিকোনো তথ্যৰ বাবে তেওঁলোকৰ অফিচিয়েল ৱেবছাইট আৰু চেনেলৰ জৰিয়তে জাৰি কৰা চৰকাৰী বিবৃতিক অনুসৰণ কৰিবলৈ আহ্বান জনাইছে। নেপালৰ বিদেশ মন্ত্ৰী শিশিৰ খানালে নতুন দিল্লীত কালি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ সাক্ষাৎ কৰে। এই সাক্ষাৎকালত 2015 চনৰ ভূমিকম্পৰ পিছৰ পুনৰগঠন কাৰ্যসূচীৰ অধীনত 72টা স্বাস্থ্য সুবিধা আৰু 12টা সাংস্কৃতিক ঐতিহ্য প্ৰকল্প ডঃ জয়শংকৰে নেপালৰ বিদেশ মন্ত্ৰীগৰাকীক ভাৰ্চুৱেলি অৰ্পণ কৰে। তেওঁ লগতে দুয়োখন দেশৰ জনসাধাৰণ প্ৰগতি, সমৃদ্ধি আৰু মংগলৰ বাবে নেপালৰ সৈতে কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰে। এই বৈঠক সন্দৰ্ভত ডঃ জয়শংকৰে কয় যে ভাৰত আৰু নেপালে দুয়োখন দেশৰ সীমান্তৰ নিৰাপত্তাৰ বাবে একেলগে কাম কৰি আহিছে আৰু দুয়োখন দেশে প্ৰয়োজনৰ সময়ত পৰস্পৰে পৰস্পৰক সহযোগিতা আগবঢ়াইছে। ভাৰত আৰু নেপালৰ মাজত বিশেষ সম্পৰ্ক আছে বুলিও ডঃ জয়শংকৰে প্ৰকাশ কৰে। নেপালত চৰকাৰৰ সফলতাৰ বাবে তেওঁ বিদেশ মন্ত্ৰী শ্ৰী খানালক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে বাণিজ্য, বিনিয়োগ, উন্নয়ন, সহযোগিতা, শিক্ষা, দুৰ্যোগ সঁহাৰি, শক্তি আৰু সাংস্কৃতিক ক্ষেত্ৰত দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক ক্ৰমাগতভাৱে গঢ় লৈ উঠিছে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত ডঃ জয়শংকৰে কয় যে দুয়োখন দেশৰ উন্নয়ন, সহযোগিতা, যোগাযোগ, শক্তি, জলবিদ্যুৎ উন্নয়ন, শিক্ষা, স্বাস্থ্য, সামৰ্থ্য বিকাশ, ডিজিটেল, সংস্কৃতি আৰু ক্ৰীড়া আদি বিষয়ত বৈঠকত আলোচনা কৰা হয়। তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হোৱা নেপালৰ বিদেশ মন্ত্ৰী শ্ৰীখানালে কয় যে ভাৰত নেপালৰ গুৰুত্বপূৰ্ণ অংশীদাৰ আৰু নেপালে ভাৰতক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছে। তেওঁ কয় যে নেপাল আৰু ভাৰত কেৱল দুখন দেশ নহয় বৰং দুয়োখন দেশ প্ৰাচীন সভ্যতাৰ অংশীদাৰ। পশ্চিম এছিয়াৰ সংকটৰ সময়ত নেপালত ইন্ধন আৰু সাৰ যোগান ধৰাৰ বাবে শ্ৰীখানালে ভাৰতক ধন্যবাদ জ্ঞাপন কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। যুৱ প্ৰজন্ম দেশৰ সৰ্ববৃহৎ শক্তি আৰু এই শক্তিয়ে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। নতুন দিল্লীত কালি বিকশিত ভাৰতৰ বাবে যুৱ প্ৰজন্ম মূৰ ভাৰত যুৱ সন্মিলনত ভাষণ দি কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডভিয়াই এইদৰে প্ৰকাশ কৰে। শ্ৰীমাণ্ডভিয়াই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱক যুৱতীসকলে যাতে ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে নিজা আশা আকাংক্ষা ধাৰণা উদ্ভাৱনৰ বিষয়ে নিজৰ মত প্ৰকাশ কৰিব পাৰে তাৰ বাবে মূৰ ভাৰত মঞ্চ বিকশাই তুলিছে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে দেশৰ 65% নাগৰিকৰ বয়স 35 বছৰতকৈ কম। এই বৈশিষ্ট্যই ভাৰতক বিশ্বৰ অন্যতম যুৱৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে ৰাষ্ট্ৰ গঠন আৰু ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তুলিবলৈ যুৱক যুৱতীসকলৰ সম্ভাৱনীয়তা দক্ষতা আৰু শক্তিক এটা নতুন গতি দিয়াৰ বাবে অবিৰত প্ৰয়াস অব্যাহত ৰাখিছে। চলিত বৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰৰ বাবে চৰকাৰে আবেদনৰ আহান কৰিছে। অহা 31 জুলাই আবেদন জমা দিয়াৰ শেষ দিন ধাৰ্য কৰা হৈছে। উল্লেখযোগ্য যে সাহসিকতা সমাজসেৱা পৰিৱেশ ক্ৰীড়া কলা সংস্কৃতি আৰু বিজ্ঞান প্ৰযুক্তিৰ লগতে বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা ব্যতিক্ৰমী অৱদানৰ বাবে ৰাষ্ট্ৰপতিৰ দ্বাৰা শিশুসকলক এই সন্মানীয় বঁটা প্ৰদান কৰি অহা হৈছে। awards.gov.inত ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলৰ জৰিয়তে জনসাধাৰণে ইয়াৰ বাবে আবেদন কৰিব পাৰিব বুলি মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। পশ্চিমবংগৰ দক্ষিণেশ্বৰ আৰু কালীঘাট মন্দিৰকে ধৰি বিভিন্ন ধৰ্মীয় স্থানসমূহ উন্নীতকৰণৰ বাবে বিজেপি চৰকাৰে উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে গংগা সাগৰ মেলাক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীতকৰণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। তাৰকেশ্বৰত হ'বলগীয়া শ্ৰাৱণী মেলাৰ বাবেও বিশেষ আয়োজন কৰা হ'ব বুলি কলকাতাত এটা অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 18 বছৰ অনুৰ্ধৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত তৃতীয়বাৰৰ বাবে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰা ভাৰতৰ পুৰুষ দলক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা পোষ্টত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতৰ পুৰুষ হকী দলে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰাৰ বিপৰীতে মহিলা হকী দলে ব্ৰঞ্জৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। ইয়াৰ দ্বাৰা দেশৰ যুৱ খেলুৱৈসকল অনুপ্ৰাণিত হ'ব বুলিও শ্ৰীমুৰ্মুৱে প্ৰকাশ কৰে। দক্ষিণ এছিয়ান ফুটবল ফেডাৰেচনৰ মহিলা চেম্পিয়নশ্বিপ 2026ৰ ফাইনেলত ভাৰতে ডিফেণ্ডিং চেম্পিয়ন বাংলাদেশক 3-1 গ'লত পৰাস্ত কৰি ষষ্ঠবাৰৰ বাবে খিতাপ দখল কৰে। খেলখন কালি গোৱাৰ মডগাঁৱত অনুষ্ঠিত হয়। 7 বছৰৰ পাছত পুনৰবাৰ ভাৰতীয় দলটোৱে খিতাপ অৰ্জন কৰি অভিলেখ সৃষ্টি কৰিছে। ফাইনেলৰ আৰম্ভণিৰে পৰা দুয়োটা দলে শক্তিশালী প্ৰদৰ্শন কৰিছিল। প্ৰথমাৰ্ধত ভাৰতে পিয়াৰী চাকচাৰ গ'লৰ জৰিয়তে অগ্ৰগতি লাভ কৰিছিল। অৱশ্যে বাংলাদেশেও ঋতুপৰ্ণ চাকমাৰ গ'লৰ সৈতে সমতা স্থাপন কৰিছিল। দ্বিতীয়াৰ্ধত ভাৰতৰ হৈ স্থান ফিদাই 1টা গ'ল দিয়াৰ লগতে লিণ্ডা কোমে তৃতীয়টো গ'ল দি বিজয় নিশ্চিত কৰে। 3-1 গ'লত ভাৰতে খেলখনত বিজয় সাব্যস্ত কৰে। ভাৰতে টেষ্ট ক্ৰিকেটত আজি আফগানিস্তানৰ বিৰুদ্ধে নিউ চণ্ডীগড়ত চলি থকা খেলখনৰ প্ৰথম ইনিংছত 3 উইকেটৰ বিনিময়ত কৰা 368 ৰাণৰ পৰা পুনৰ খেল আৰম্ভ কৰিব। শতক অৰ্জন কৰা কে এল ৰাহুল আৰু 103 ৰাণত অপৰাজিত হৈ থকা অধিনায়ক শুভমন গিলৰ প্ৰদৰ্শনে দলটোক শক্তিশালী স্থানত ৰাখিছে। ইয়াৰ পূৰ্বে দলটোৰ হৈ ছাই সুদৰ্শনে 81 ৰাণ সংগ্ৰহ কৰে। আফগানিস্তানৰ হৈ মহম্মদ ছালিম ছাৰফিয়ে 2টা উইকেট দখল কৰাৰ বিপৰীতে জিয়াউৰ ৰহমানে 1টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ সদস্যসকলৰ এখন বৈঠকত অধ্যক্ষতা কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আন্তঃৰাষ্ট্ৰীয় সীমান্তত বিত্তীয় লেনদেন নিৰ্মাণ কাৰ্যকলাপ আৰু সম্পত্তি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত নিৰীক্ষণ কৰিবলৈ আহ্বান জনাইছে। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই নিয়োগ UG 2026 সন্দৰ্ভত সামাজিক মাধ্যমত বিয়পি পৰা উৰা বাতৰি বিশ্বাস নকৰিবলৈ আহ্বান জনাইছে। দক্ষিণ এছিয়ান ফুটবল ফেডাৰেচনৰ মহিলা চেম্পিয়নশ্বিপ 2026ৰ ফাইনেলত ভাৰতে বাংলাদেশক 3-1 গ'লত পৰাস্ত কৰি ষষ্ঠবাৰৰ বাবে খিতাপ দখল কৰিছে। আৰু নিউ চণ্ডীগড়ত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ টেষ্ট মেচত ভাৰতে কালি সংগ্ৰহ কৰা 368 ৰাণৰ পৰা আজি পুনৰ খেল আৰম্ভ কৰিব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 বজাত।